জিহিজকেল 45 অধ্যায়। নতুন ইজৰাইলৰ অধিপতিজনে পুৰোহিতে আৰু লেবিয়াসকলে পাব লগা ভাগবোৰৰ বিষয়। ইয়াৰ বাহিৰে যেতিয়া তোমালোকে আধিপত্যৰ অৰ্থে চিঠি খেলেৰে দেশ ভাগ বাতিবা, তেতিয়া তোমালোকে দেশৰ এক পবিত্ৰ অংশ জিহুৱাৰ উদ্দেশ্যে উপহাৰস্বৰূপে উৎসৰ্গ কৰিবা। সেয়ে দীঘলে 25,000 হাত আৰু বহলে 20,000 হাত হ'ব। সেয়ে চাৰিওফালে তাৰ সমুদায় সীমাৰ ভিতৰত পবিত্ৰ হ'ব। তাৰে 500 হাত দীঘল আৰু 500 হাত বহল চাৰিওফালে সমান এনে এডোখৰ ঠাই পবিত্ৰ স্থানৰ কাৰণে থাকিব। আৰু তাৰ বাহিৰ ফালে মুকলি ঠাইৰ কাৰণে কেওপিনে 50 হাত থাকিব। আৰু তুমি সেই পৰিমিত অংশৰ 25,000 হাত দীঘল আৰু 10,000 হাত বহল ঠাই এডোখৰ জুখিবা আৰু তাত পবিত্ৰ ধৰ্মধাম হ'ব। সেয়ে দেশৰ পবিত্ৰ অংশ, সেয়ে জিহুৱাৰ পৰিচৰ্যা কৰিবলৈ অহা ধৰ্মধামৰ পৰিচাৰক পুৰোহিতসকলৰ কাৰণে হ'ব আৰু সেয়ে তেওঁলোকৰ ঘৰৰ কাৰণে ঠাই হ'ব আৰু ধৰ্মধামৰ কাৰণে পবিত্ৰ স্থান হ'ব। 20টা কোঠালী হ'বলৈ 25,000 হাত দীঘল আৰু 10,000 হাত বহল এই ঠাইডোখৰ গৃহটিৰ পৰিচাৰক লেবিয়াসকলৰ আধিপত্যৰ অৰ্থে হ'ব। আৰু উপহাৰস্বৰূপে উৎসৰ্গ কৰা পবিত্ৰ অংশৰ একাষে 5,000 হাত দীঘল এডোখৰ ঠাই নগৰৰ আধিপত্য তোমালোকে নিৰূপণ কৰিবা। সেয়ে ইজৰাইলৰ সমুদায় বংশৰ কাৰণে হ'ব। পবিত্ৰ উপহাৰৰ আৰু নগৰখনৰ আধিপত্যৰ ইফালে সিফালে পবিত্ৰ উপহাৰ আৰু নগৰখনৰ আধিপত্যৰ সন্মুখত পশ্চিমফালৰ পশ্চিম দিশে আৰু পূবফালৰ পূব দিশে অধিপতিজনৰ ভাগ হ'ব। আৰু সেই ভাগ দীঘলে পশ্চিম সীমাৰ পৰা পূব সীমালৈকে অংশবোৰৰ এক অংশৰ সমান হ'ব। দেশত ইজৰাইলৰ মাজত সেয়ে তেওঁ আধিপত্যৰ অৰ্থে হ'ব। আৰু মোৰ অধিপতিসকলে মোৰ প্ৰজাসকলক আৰু অত্যাচাৰ নকৰিব, কিন্তু ইজৰাইল বংশৰ সৈত অনুসাৰে তেওঁলোকক দেশ দিব। প্ৰভু যীহুৱাই এই কথা কৈছে, সেই ইজৰাইলৰ অধিপতিসকল, তোমালোকৰ পৰীক্ষে যথেষ্ট হ'ল। তোমালোকে অত্যাচাৰ আৰু লোট দূৰ কৰা, বিচাৰ আৰু ন্যায় সিদ্ধ কৰা। প্ৰভু যীহুৱাই কৈছে, তোমালোকে মোৰ প্ৰজাসকলক খেদাই দিবলৈ ক্ৰান্ত হোৱা। তোমালোকৰ ন্যায় পাল্লা, ন্যায় অভ্যাস আৰু ন্যায় বট হ'ব লাগে। বটত এক হোমৰ 10 ভাগৰ এভাগ আৰু অভ্যাত এক হোমৰ 10 ভাগৰ এভাগ ধৰিবৰ কাৰণে অভ্যাস আৰু বট একেই পৰিমাণৰ হ'ব। তাৰ পৰিমাণ হোমৰ অনুসাৰে হ'ব। আৰু চেকলত 20 গেৰা থাকিব। তোমালোকৰ মানিত 20 চেকল, 25 চেকল, 15 চেকল থাকিব। তোমালোকে দিবলগীয়া উপহাৰ এই, তোমালোকে এক হোমৰ ঘেঁহু ধানৰ পৰা অভ্যাৰ 6 ভাগৰ এভাগ আৰু এক হোমৰ যবৰ পৰা অভ্যাৰ 6 ভাগৰ এভাগ দিবা। আৰু তেলৰ বট সম্পৰ্কীয় তেলৰ নিৰূপিত ভাগ 1 কোৰৰ পৰা বটৰ 10 ভাগৰ এভাগ হ'ব। 1 কোৰত 10 বট অৰ্থাৎ 1 হোমৰ আছে, কিয়নো 1 হোমৰত 10 বট থাকে। আৰু প্ৰভু যীহুৱাই কৈছে, লোকসকলক প্ৰায়চিত্ত কৰিবলৈ ভক্ষ নৈবেদ্য, হোম বলি আৰু মংগলাৰ্থক বলিৰ কাৰণে ইজৰাইলৰ পুষ্টিকৰ ঘাঁহনিত চৰা 200 মেৰৰ ভিতৰত জাকৰ পৰা এটা এটা মেৰ দিব লাগিব। দেশৰ সকল প্ৰজাই ইজৰাইলৰ অধিপতিজনক সেই উপহাৰ দিব। আৰু পৰ্বতবোৰত 9 জুনত বিশ্ৰাম দিনত ইজৰাইলৰ বংশৰ আটাই নিৰূপিত উৎসৱত হোম বলি ভক্ষ নৈবেদ্য আৰু পেয় নৈবেদ্য উৎসৰ্গ কৰিবলৈ অধিপতিজন বাধ্য হ'ব। ইজৰাইলৰ বংশক প্ৰায়চিত্ত কৰিবলৈ তেওঁ পাপাৰ্থক বলি ভক্ষ নৈবেদ্য, হোম বলি আৰু মংগলাৰ্থক বলি উৎসৰ্গ কৰিব। নানা সময়ত দিবলগা নতুন ইজৰাইলৰ বলিদান আৰু নৈবেদ্যৰ বিষয়। প্ৰভু যীহুৱাই এই কথা কৈছে, প্ৰথম মাহৰ প্ৰথম দিনা তুমি এটা নিঘুনি ভতৰা লৈ ধৰ্মধামক পাপৰ পৰা মুক্ত কৰিবা। পুৰোহিতে সেই পাপাৰ্থক বলিৰ কিছু তেজ লৈ গৃহটি দুৱাৰৰ খুঁটাত, যজ্ঞবেদীৰ ওপৰভাগৰ চাৰি চুকত আৰু ভিতৰৰ চোতালখনৰ বাটচৰাটোৰ দুৱাৰৰ খুঁটাত লগাবা। আৰু ভুল কৰা কোনো লোকৰ আৰু কোনো নিবুঠ মানুহৰ কাৰণেও মাহৰ সপ্তম দিনা তুমি সেইদৰে কৰিবা। প্ৰথম মাহৰ চৈধ্য দিনৰ দিনা তোমালোকৰ নিষ্ঠাৰ পৰ্ব সাতদিনীয়া ভোজ হ'ব। সেইদিনা খমিৰ নিদিয়া পিঠা খাব লাগিব। সেইদিনা অধিপতিজনে নিজৰ কাৰণে আৰু দেশৰ আটাই প্ৰজাৰ কাৰণে পাপাৰ্থক বলিস্বৰূপে এটা ভতৰা উৎসৰ্গ কৰিব। আৰু তেওঁ ভোজৰ সাতদিন জিহুৱাৰ উদ্দেশ্যে হোম বলিৰ কাৰণে দিনে দিনে হাতোটা হাতোটা নিঘুনি ভতৰা আৰু হাতোটা হাতোটা মতা মেৰচাক উৎসৰ্গ কৰিব। আৰু পাপাৰ্থক বলিৰ কাৰণে প্ৰতিদিনে এটা এটা চাগ উৎসৰ্গ কৰিব। আৰু তেওঁ এটা এটা ভতৰাৰ এক এক ঐফা আৰু এটা এটা মতা মেৰচাগৰ লগত এক এক ঐফা আৰু এক এক ঐফাৰ লগত এক এক হীন তেল দি ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিব। সপ্তম মাহৰ পোন্ধৰ দিনৰ দিনাও পাপাৰ্থক বলি, হোম বলি, ভক্ষ্য নৈবেদ্য আৰু তেল উৎসৰ্গ কৰিব। তেওঁ ভোজত সাত দিনলৈকে সেইদৰে কৰিব।